ya, akan tahu. Bagaimana perasaan orang tersebut?
Thank you. ভাৰতৰ মুখ্য বন্দৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে আৰু 217টা সাধাৰণ বন্দৰ ৰাজ্যিক সামুদ্ৰিক বৰ্ডৰ অধীনত আছে। এতিয়া খন্তেক বাণিজ্যিক বিৰতি। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আকাশবাণীৰ বাতৰি বিভাগে অহৰহ সকলো শ্ৰেণীৰ শ্ৰোতাক পোনপটীয়া সত্য শুদ্ধ আৰু নিৰপেক্ষ ৰূপত বাতৰি দি আহিছে। সময় আৰু পৰিস্থিতিৰ প্ৰত্যাহ্বানকো নেওচি আকাশবাণীৰ বাতৰি বিভাগৰ কৰ্মীসকলে শ্ৰোতাসকলৰ বাবে বাতৰি প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ কৰাৰ সময়ত এই মন্তব্য কৰে। অসমৰ পৰা প্ৰথমবাৰৰ বাবে সঞ্চালক প্ৰধানৰ দায়িত্ব লাভ কৰা শ্ৰীমতী চক্ৰৱৰ্তীয়ে আজি বিয়লি আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ নৱৰূপত সজাই তোলা কক্ষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানত পি আই বিৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান কে সতীশ নাম্বুদেৱী পাঠ আৰু পি আই বি গুৱাহাটীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জয়ন মেমু আকাশবাণীৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান আশিষ ভাটনাগৰ আকাশবাণীৰ গুৱাহাটীৰ অভিযান্ত্ৰিক মুৰববী ৰবীন চন্দ্ৰ বড়ো প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। লণ্ডনত থকা ভাৰতীয় উচ্চায়োগে ব্ৰিটেইনৰ অশান্ত পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহান জনাই পৰামৰ্শ জাৰি কৰিছে। পৰামৰ্শৱলীত ভাৰতৰ পৰা যোৱা পৰ্যটকসকলক স্থানীয় সুৰক্ষা সংস্থাসমূহে জাৰি কৰা পৰামৰ্শ আৰু স্থানীয় বাতৰি অনুসৰণ কৰিবলৈ কোৱা হৈছে। তেওঁলোকক লগতে প্ৰতিবাদ অব্যাহত থকা এলেকাসমূহ এৰাই চলিবলৈও কোৱা হৈছে। লণ্ডনত থকা ভাৰতীয় উচ্চায়োগে পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। মেক ইন ইণ্ডিয়াৰ উদ্যমৰ অধীনত বিমান আকাশ আৰু প্ৰতিৰক্ষা মটৰ গাড়ী আৰু যান বাহনৰ যন্ত্ৰাংশ জৈৱ প্ৰযুক্তি বস্ত্ৰ আৰু সাজপাৰ পৰ্যটন আৰু আতিথ্য শিক্ষা সেৱাসহ 27 নিৰ্মাণ আৰু সেৱা খণ্ড উপকৃত হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত বাণিজ্য আৰু উদ্যোগত ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 2014 চনৰ 25 ছেপ্টেম্বৰত বিনিয়োগৰ উদ্ভাৱনৰ প্ৰসাৰ শ্ৰেষ্ঠ বুনিয়াদী পৰিকাঠামোৰ নিৰ্মাণ আৰু ভাৰতবৰ্ষক নিৰ্মাণ ডিজাইন আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মেক ইন ইণ্ডিয়া অভিযান আৰম্ভ কৰা হৈছিল। ভাৰতীয় ৰেনেছ পদতে আজি ইউক্ৰেইনৰ উৎসাহৰ নিৰ্বাচক 7টা ফলাফলত পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ 50 কিলোগ্ৰাম ওজন শাখাৰ ফাষ্টৰ শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ৰেনেছ ভাৰতীয় সময় অনুসৰি আজি নিশা 10:25 হ'বলগীয়া ছেমি ফাইনেলত কিউবাৰ ইজেলিচ গুজমান লোপেছ অথবা লিথুৱেনিয়াৰ গাবিজা ডাইলেটৰ সন্মুখীন হ'ব। ইপিনে নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিনৰ যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত 89.34 মিটাৰ দূৰত্বলৈ লাঠি নিক্ষেপ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। অৱশ্যে দেশৰ আনগৰাকী খেলুৱৈ কিশোৰ ঝানাই ফাইনেলত স্থান লাভ কৰিবলৈ ব্যৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে জেভলিনৰ গ্ৰুপ এ যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত 5ম স্থান দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰবাৰ। বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে কূটনৈতিক মিছনৰ জৰিয়তে দেশখনত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে। লোকসভাৰ বিত্ত বিধেয়ক 2024 সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী জন ধন একাউণ্ট আৰু বুনিয়াদী ছেভিং বেংক একাউণ্টৰ বাবে পৰৱৰ্তী জমাৰ সেই আৱশ্যকতা নাই বুলি স্পষ্ট কৰি দিছে। চৰকাৰে প্ৰধানমন্ত্ৰীক যোৱা 10 বছৰত 1000টা জলপথক ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে আৰু লগতে তেওঁ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ 25 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।